বাতৰি কৈছো অনুজালোপা মুদ্ৰাই আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, নেপাল তিব্বত সীমান্তত আজি পুৱা হোৱা ভূমিকম্পত নিহত লোকৰ সংখ্যা 95 বৃদ্ধি পাইছে। ডিমা হাছাও জিলাৰ উমৰাংছৰ কয়লাখনিত কালিৰে পৰা আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। 70 দিল্লী বিধানসভাৰ নিৰ্বাচন 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু 8 ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব। 2024-25 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 6.4% হোৱাৰ সম্ভাৱনা আছে। আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত অলিম্পিক অভিযান কোষৰ 152 বৈঠকত অধ্যক্ষতা কৰে। নেপাল তিব্বত সীমান্তত আজি পুৱা হোৱা ভূমিকম্পত নিহত লোকৰ সংখ্যা 95 বৃদ্ধি পাইছে। চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰিখটাৰ স্কেলত 7.1 প্ৰাবল্যৰ এই ভূমিকম্পত প্ৰায় 130 লোক আহত হৈছে। এই ভূমিকম্পৰ অভিকেন্দ্ৰ নেপাল সীমান্তৰ ওচৰৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ জিজাঙত ভূপৃষ্ঠৰ পৰা 10 কিলোমিটাৰ গভীৰতাত আছিল বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত জিজাং চহৰত সৰ্বাধিক ক্ষতি হোৱা বুলি কোৱা হৈছে। টংলাই গাঁও চাংচুউত নগৰত ভালেসংখ্যক বাসগৃহৰ ক্ষতি হৈছে। উচ্চ প্ৰাবল্যৰ ভূমিকম্পটোৰ পাছতে অঞ্চলটোত আন দুটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভাৰতৰ অসম, ছিকিম, পশ্চিমবংগ, বিহাৰৰ ঠাই বিশেষেও এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। অৱশ্যে ভূমিকম্পৰ ফলত ভাৰতত এতিয়ালৈকে ধনজন হানি হোৱাৰ বাতৰি পোৱা হোৱা নাই। ডিমা হাছাও জিলাৰ উমৰাংছৰ কয়লাখনিত কালিৰে পৰা আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ 30 আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ 8 দলৰ লগতে নৌসেনাৰ ডুবাৰুসকলে পূৰ্ণগতিত উদ্ধাৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানত নিয়োজিত দলে প্ৰকাশ কৰা অনুসৰি খনিটোৰ ভিতৰৰ পানী প্ৰায় 100 ফুটলৈ বৃদ্ধি পাইছে আৰু কেইবা মিটাৰ দ পানীত আবদ্ধ হৈ পৰা শ্ৰমিককেইজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা প্ৰায় নিৰ্বাপিত হৈছে। এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে খনি আৰু খনিজ আইন 1957ৰ অধীনত অৱহেলাজনিত কাৰণত প্ৰাণহানি হোৱাৰ অভিযোগত উমৰাংছ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এই গোচৰ অনুসৰি ইতিমধ্যে পুনিছ নুনিছা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে খনি আৰু খনিজ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে 3 কিলোৰ কয়লাখনিত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছে। ডিমা হাছাওৰ আন কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ লগতে আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু আন উচ্চপদস্থ অসামৰিক বিষয়াসকলেও ঘটনাস্থলীত বাহৰ পাতি পৰিস্থিতি নিৰীক্ষণ কৰিছে। 70 দিল্লী বিধানসভাৰ নিৰ্বাচন 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু 8 ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত নিৰ্বাচনৰ সূচী প্ৰকাশ কৰি কয় যে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে 10 জানুৱাৰীত অধিসূচনা জাৰি কৰা হ'ব আৰু 17 জানুৱাৰী মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ'ব। তেওঁ কয় যে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে 13,033 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। এইবাৰৰ নিৰ্বাচনত দিল্লীৰ 1,55,00,000ৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ইভিএম জালিয়াতিৰ অভিযোগ অগ্ৰাহ্য কৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে এই যন্ত্ৰ সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু ভোটদানৰ তথ্য সলনি কৰাটো অসম্ভৱ। বৰ্তমান দিল্লী বিধানসভাৰ কাৰ্যকাল 23 ফেব্ৰুৱাৰীত অন্ত পৰিব। 2020 বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে 62 আসন লাভ কৰিছিল আৰু বিজেপিয়ে 8 আসন হস্তগত কৰিবলৈ সমৰ্থ হৈছিল। সেইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে 1 আসন লাভ কৰা নাছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে ভাৰত পল পৰ্টেল আৰু নতুন 3 ফৌজদাৰী আইনে বিদেশলৈ পলায়ন কৰা অপৰাধীসকলক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত শক্তিশালী ব্যৱস্থাৰূপে কাম কৰিব। আজি নতুন দিল্লীত ইণ্টাৰপলৰ আৰ্হিত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIয়ে প্ৰস্তুত কৰা ভাৰত পল নামৰ পৰ্টেলটো মুকলি কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই পৰ্টেলটোৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় অপৰাধ সম্পৰ্কীয় আৰক্ষী সংস্থা অৰ্থাৎ ইণ্টাৰপলৰ পৰা লাভ কৰা সকলো সাৱধানতামূলক আৰু সতৰ্কতামূলক জাননী সুশৃংখলিত ৰূপত ৰখাৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি ইয়াৰ জৰিয়তে ইণ্টাৰপলে জাৰি কৰা ৰেড কৰ্ণাৰ নটিচকে ধৰি আন অপৰাধ সংক্ৰান্তীয় জাননী ভাৰতত জাৰি কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব আৰু ইণ্টাৰপলৰ সৈতে ভাৰতীয় অনুসন্ধানকাৰী সংস্থাসমূহৰ যোগাযোগ সুদৃঢ় হ'ব। শ্ৰীশ্বাহে কয় যে নিচাযুক্ত দ্ৰব্য, অস্ত্ৰ শস্ত্ৰ আৰু মানৱৰ অবৈধ সৰবৰাহ, সন্ত্ৰাসবাদ সম্পৰ্কীয় অপৰাধৰ ক্ষেত্ৰত ইণ্টাৰপলে দিয়া তথ্য ভাৰত পলৰ জৰিয়তে অধিক সুচাৰুৰূপে বিশ্লেষণ কৰিব পৰা যাব। উল্লেখযোগ্য যে দেশত ক্ৰমাৎ বৃদ্ধি তথ্য প্ৰযুক্তিজনিত অপৰাধ, বিত্তীয় অপৰাধ, অনলাইন অপৰাধ, পৰিকল্পিত অপৰাধ, নিচাযুক্ত দ্ৰব্য, অস্ত্ৰ শস্ত্ৰ আৰু মানৱৰ অবৈধ সৰবৰাহ আদিৰ সঠিক তথ্য লাভৰ বাবে এই ভাৰত পল পৰ্টেল মুকলি কৰা হৈছে। ভাৰত আৰু মালয়েছিয়াই সন্ত্ৰাসবাদ আৰু মৌলবাদ প্ৰতিহত কৰা, চাইবাৰ সুৰক্ষা, প্ৰতিৰক্ষা উদ্যোগ আৰু সামুদ্ৰিক সুৰক্ষা সহযোগিতা সুদৃঢ় কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ভাৰত মালয়েছিয়া সুৰক্ষা আলোচনাৰ সময়ত দুয়োখন দেশে গুৰুত্বপূৰ্ণ খনিজ আৰু ৰেয়াৰ আৰ্থছ অৰ্থাৎ বৃহৎ পৰিমাণত পাবলৈ বিৰল পৰ্যাবৃত্ত তালিকাৰ 17 উপাদান সম্পৰ্কীয় সহযোগিতা ত্বৰান্বিত কৰাৰ উপায় অন্বেষণ কৰে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু মালয়েছিয়াৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সঞ্চালক প্ৰধান ৰাজা ডাটো নুচিৰৱান বিন জাইনাল আবিদিনে ভাৰত আৰু মালয়েছিয়াৰ এই প্ৰথম সুৰক্ষা আলোচনাত সহ অধ্যক্ষতা কৰে। আলোচনাত দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু আঞ্চলিক সুৰক্ষা বাতাবৰণ সম্পৰ্কে মত বিনিময় কৰে বুলি বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। বৈঠকত সুৰক্ষা, প্ৰতিৰক্ষা আৰু সামুদ্ৰিক ক্ষেত্ৰত বৰ্তমানৰ দ্বিপাক্ষিক সহযোগিতাক লৈও আলোচনা কৰা হয়। পৰৱৰ্তী বাতৰিখনক ভাস্বতী দেৱীৰ পৰা।
২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 6.4% হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ে চলিত বিত্তীয় বৰ্ষৰ বাবে জাৰি কৰা বাৰ্ষিক মুঠ ঘৰুৱা উৎপাদন সম্পৰ্কীয় প্ৰথম পূৰ্বানুমান অনুসৰি এই সময়ছোৱাত অভিহিত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 9.7% হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ ৰেল ভৱনত কেন্দ্ৰীয় চৰকাৰৰ 2025 বৰ্ষৰ কেলেণ্ডাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। এইবাৰৰ কেলেণ্ডাৰৰ বিষয়বস্তু হৈছে জনসাধাৰণৰ অংশগ্ৰহণৰে জনকল্যাণ। অনুষ্ঠিত অনুষ্ঠানত শ্ৰীবৈষ্ণৱে কয় যে এই কেলেণ্ডাৰখন চৰকাৰৰ সবকা সাথ সবকা বিকাশ মূল মন্ত্ৰৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা হৈছে। কেলেণ্ডাৰখনৰ প্ৰতিটো পৃষ্ঠাতে প্ৰযুক্তি, কৃষক আৰু কৃষিখণ্ড, দৰিদ্ৰতা দূৰীকৰণ, মহিলা সবলীকৰণ, আন্তঃগাঁথনি, স্বচ্ছতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দৰে ক্ষেত্ৰসমূহত চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমুখী পদক্ষেপসমূহৰ অনন্য প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে। অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানো উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰে বিচৰাধীন কয়দীসকলৰ সকাহ প্ৰদানৰ উদ্দেশ্যে 2023 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 479 ধাৰাৰ ব্যৱস্থাসমূহ ৰূপায়ণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰতি আহান জনাইছে। এই ধাৰাত কাৰাগাৰত বিচাৰৰ বাবে অপেক্ষা কৰি থকা কয়দীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে বিচৰাধীন কয়দীৰ মুক্তিৰ আবেদন চালি জাৰি চোৱাৰ ব্যৱস্থা আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই নতুন আইন অনুযায়ী প্ৰথমবাৰৰ বাবে অপৰাধত লিপ্ত হোৱাসকলক সৰ্বাধিক শাস্তিৰ 1/3 ম্যাদ সম্পূৰ্ণ কৰাৰ পাছত চৰ্ত সাপেক্ষে মুক্তি দিব পৰা যায়। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত অলিম্পিক অভিযান কোষৰ 152 বৈঠকত অধ্যক্ষতা কৰে। বৈঠকৰ অন্তত ডঃ মাণ্ডাভিয়াই দেশে 2028 অলিম্পিকৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আজিৰ বৈঠকত দেশৰ প্ৰতিভাৱান যুৱ এথলীটসকলক চিনাক্ত কৰি তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে পৰ্যাপ্ত পৰিমাণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ প্ৰদান কৰি তেওঁলোকক নিজ নিজ খেলৰ শিতানৰ বাবে সাজু কৰি তোলা সন্দৰ্ভত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত 10 কোটি 30 লাখৰো অধিক সংযোগ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ 2024 বৰ্ষান্ত সমীক্ষা অনুসৰি 2014 এপ্ৰিলৰ পৰা ৰন্ধন গেছৰ সংযোগৰ সংখ্যা 14.52 কোটি পৰা প্ৰায় 32.83 কোটি বৃদ্ধি পাইছে। সেই অনুসৰি এনে সংযোগ 100% বৃদ্ধি পাইছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। নেপাল তিব্বত সীমান্তত আজি পুৱা হোৱা ভূমিকম্পত নিহত লোকৰ সংখ্যা 95 বৃদ্ধি পাইছে। ডিমা হাছাও জিলাৰ উমৰাংচুৰ কয়লা খনিত কালিৰে পৰা আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। 70 দিল্লী বিধানসভাৰ নিৰ্বাচন 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু 8 ফেব্ৰুৱাৰীত ভোট গণনা কৰা হ'ব। 2024-25 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 6.4% হোৱাৰ সম্ভাৱনা আছে। আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত অলিম্পিক অভিযান কোষৰ 152 সংখ্যক বৈঠকত অধ্যক্ষতা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।